নমস্কাৰ। দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে, গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম।
আমি যিহেতু সাৰথি অনুষ্ঠানটিত দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'ব লগা পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আলোচনা কৰোঁ, আজি আমি আলোচনা কৰিম কৃত্ৰিম বানপানীৰ বিষয়ে। আজি এই বিষয়ে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ ডক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰ।
শ্ৰোতাসকলক মই জনাব বিচাৰিছোঁ, যিহেতু আজি আমাৰ এই অনুষ্ঠানটি ফোন ইন অনুষ্ঠান, সেয়ে আপোনালোকে আমাক ফোন কৰিব পাৰে আৰু আপোনালোকে জানিব বিচৰা কথাখিনি আমাক জনাব পাৰে। আৰু আমাৰ সমল ব্যক্তি হিচাপে ছাৰ আজি আমাৰ সৈতে উপস্থিত আছে। আমাৰ ফোন নম্বৰটো হৈছে 8810926744।
ছাৰ, আমাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ।
ধন্যবাদ।
ছাৰ, আমি অনুষ্ঠানটিত আজি কৃত্ৰিম বানপানীৰ বিষয়ে আলোচনা কৰিম। যিহেতু গুৱাহাটী মহানগৰীৰ আমি প্ৰত্যেকেই বাসিন্দা, গুৱাহাটী মহানগৰীত প্ৰায়ে কৃত্ৰিম বানপানীত ভুগি থকা দেখিবলৈ পোৱা যায়, আমি সকলোৱে হয়তো ভুগিছোঁ। ছাৰ, ইয়াৰ কাৰণ সম্পৰ্কে প্ৰথমতে অকণমান জানিব বিচাৰিছোঁ, কৃত্ৰিম বানপানী কিয় হয়?
হয়, প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত বানপানী অন্যতম, কিন্তু এতিয়া কৃত্ৰিম বানপানী কি সেইটোৰ বিষয়েহে আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ।
হয় ছাৰ,
গুৱাহাটী মহানগৰীত এই কৃত্ৰিম বানপানীটো এটা ডাঙৰ সমস্যা। মহানগৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পৰিকল্পনা যিবিলাক লোৱা হৈছে, সেই পৰিকল্পনাও কেতিয়াবা এজাক মুখলধাৰ বৰষুণে সেই পৰিকল্পনা ধূলিচাট কৰা যেন আমাৰ অনুমান হয়। তদুপৰি নাগৰিকসকলেও জানি বুজি কিছুমান ভুল কাম কৰে, আৰু তাতকৈও মানুহৰ যিটো অজ্ঞতা বা যিটো সচেতনতা মানুহৰ মাজত থাকিব লাগিছিল, এই সচেতনতাৰ অভাৱৰ ফলত এই সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ সমস্যা। এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ মহানগৰীত এতিয়া প্ৰায় 15 লাখতকৈও বেছি জনসংখ্যাৰ ইয়াত আছে, দিনক দিনে এই জনসংখ্যা বাঢ়ি গৈছে, ফলত যিবিলাক গোটা আৱৰ্জনা পলিথিনকে ধৰি বা অন্যান্য গোটা আৱৰ্জনা, এই গোটা আৱৰ্জনাবিলাক আমি সাধাৰণতে যিবিলাক ড্ৰেইন আছে সেই ড্ৰেইনত পেলাই দিওঁ বা মুকলি ঠাইত পেলাই দিওঁ। বৰষুণ অহাৰ লগে লগে সেইবিলাক গৈ নৰ্দমাত পৰে আৰু যিটো পানীৰ যিটো বোৱতি সেইটো তাত বাধাৰ সৃষ্টি কৰে। দুই নম্বৰতে যে যিবিলাক দ ঠাই, সেই দ ঠাইবিলাক যেতিয়া পুতি দিয়া হ'ল, তাত অট্টালিকা তৈয়াৰ কৰা হ'ল, যে পানী সংৰক্ষণৰ ব্যৱস্থাটো একদম নাইকিয়া হ'ল। আমাৰ ওচৰতে দীপৰ বিল আছে, দীপৰ বিলতো তেনেকৈ এনক্ৰচমেণ্টৰ ফলত যিটো এলেকা দীপৰ বিল হিচাপে আমি তাক চিহ্নিত কৰিছোঁ, সেই দীপৰ বিলৰ আকৃতিও আজি লাহে লাহে সংকুচিত হ'ব ধৰিছে। গতিকে পানীৰ যিটো তাক ধৰি ৰখাৰ যিটো ব্যৱস্থা সেইটো লাহে লাহে কমি গৈছে। অন্যান্য বিলবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা দিয়ে, যেনে বৰচলা বিল বা শিলসাকু বিল বা এনেকুৱা যিবিলাক বিল আছে সেই বিলবিলাকৰো সংকুচিত হোৱা আমি দেখা যায় এনক্ৰচমেণ্টৰ ফলত। তাতোকৈ ডাঙৰ কথা, পাহাৰ অঞ্চলত যেতিয়া ঘৰ বনাই দিয়া হৈছে, তাত যেতিয়া খনন কাৰ্য চলাই দিয়া হয়, তেতিয়া তাৰ পৰা মাটি খহি আহি তলৰ যিবিলাক ঠাই, বিশেষকৈ নলা নৰ্দমাবিলাক পোত খাই যায়। গতিকে পানী যাব নোৱাৰাৰ ফলত ই আৰ্টিফিচিয়েল ফ্লাডৰ বা কৃত্ৰিম বানৰ সৃষ্টি কৰে। গতিকে মানুহৰ যিবিলাক কৃতকাৰ্য, এই মানুহৰ ফলতেই আমাৰ আৰ্টিফিচিয়েল প্লাড কি হৈছে। যিহেতু পৰিকল্পনাৰ ক্ষেত্ৰতো আমি সঠিক এটা পৰিকল্পনা কৰা নাই, আজি ভৰলু নৈখন যদি খান্দাৰ কথা আছিলে, ভৰলু নৈ খান্দি তাৰ মাজেৰে পানী কেনেকৈ আনি ব্ৰহ্মপুত্ৰত পেলাই দিব পৰাৰ ব্যৱস্থা আমাৰ হ'ব লাগিছিলে, আজিৰ বিজ্ঞানৰ যুগত সেইটো আজিলৈকে হৈ উঠা নাই। গতিকে তেনেকুৱা কিছুমান পৰিকল্পনাৰো আমাৰ অভাৱ ঘটিছে। গতিকে আমি যিমানখিনি পাৰোঁ আমি আমাৰ মাজত সজাগতা আনিব লাগিব আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ দ্বাৰা এই সমস্যাটো দূৰ কৰিবৰ কাৰণে যৎপৰোনাস্তি আমি চেষ্টা কৰিব লাগিব।
ছাৰ, যিহেতু বাৰিষা কালত বানপানী হৈয়ে যায়, তো আমি খৰালি কালত আমি কেনেধৰণৰ পদক্ষেপ ল'ব পাৰোঁ?
হয়, এইটো সুন্দৰ প্ৰশ্ন। সাধাৰণতে এই কৃত্ৰিম বান খৰালি মাহত আমি নাপাওঁ, বাৰিষাই আমাৰ এইবাৰতো আৰম্ভণিতেই হৈছে। এতিয়া বাৰিষা নপৰোঁতে মাৰ্চ মাহতেই আমাৰ কৃত্ৰিম বানৰ প্ৰভাৱ দেখা পাইছোঁ। ছাৰ্ভেটো আমি প্ৰথমতে কৰিবলৈ শ্লুপিংবিলাক উলিয়াই ল'ব লাগিব, কোনফালে পানী যায়, পানীৰ সোঁতটো কোনফালে যোৱাৰ ব্যৱস্থাটো আছে, সেইটো আমি চিহ্নিত কৰিব লাগিব এই খৰালি মাহতে। গতিকে সেই পানী ওলাই যোৱা ৰাস্তাটোত যাতে কোনো ধৰণৰ ব্লকেড, কোনো ধৰণৰ বাধা নাথাকে, সেইটো লৈ আমি চিন্তা চৰ্চা কৰিব লাগিব। দুই নম্বৰতে গোটেই গুৱাহাটী মহানগৰীত 7টা ড্ৰেইনেজ আছে, এই 7টা ড্ৰেইনেজ সম্পূৰ্ণৰূপে চাফা কৰি ৰাখিব লাগিব। আৰু সেই ড্ৰেইনবিলাকৰ পৰা ওলাই অহা জাবৰ জোঁথৰ কেতিয়াও ড্ৰেইনটোৰ ওচৰত ৰাখিব নালাগে, তাৰ পৰা আঁতৰাই নি য'ত এই জাবৰ জোঁথৰ পেলোৱাৰ ব্যৱস্থা আছে সেই তালৈকে লৈ যাব লাগে। আৰু এটা কথা, যিবিলাক ঠাইত যেনেকৈ অনিল নগৰ বা নবীন নগৰ বা আজিকালিতো গুৱাহাটীৰ প্ৰত্যেকতে ইভেনবাৰীৰ ওচৰতে পদুমবুৰীটো দেখিছোঁ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই, গতিকে তাৰ আগতে আমি চিন্তা কৰি ৰাখিব লাগিব যাতে এই কৃত্ৰিম বানৰ কেইদিন এটলিষ্ট এসপ্তাহৰ কাৰণে যাতে গোটেই প্ৰত্যেকবিলাকৰ ঘৰতে যিমানখিনি পাৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যিবিলাক নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়মবিলাক আমাৰ চবেই মানি লোৱাটো উচিত। আৰু বিশেষকৈ খোৱা বস্তু মজুত ৰাখিব লাগে আৰু হঠাৎ হ'বলগীয়া বেমাৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় ঔষধ সেইখিনি ৰাখিব লাগে। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে যাতে সেই পানীৰ ওচৰলৈকে নাযায়। এটা কথা আমি কৰিব পাৰোঁ, সেই অঞ্চলবিলাকত সজাগতা সভা আমি অনুষ্ঠিত কৰিব পাৰোঁ, ই পাৰ্মানেণ্ট নহয়, কেইদিনমান থাকিব তাৰপিছত ওলাই যায়। গতিকে ইয়াৰ ক্ষেত্ৰত আমি মোৰ ফালৰ পৰা মই যদি কওঁ, বাৰিষা অহাৰ আগতেই আমাৰ যিখিনি সজাগতা সেই সজাগতা যাতে আমি কেতিয়াও অৱলম্বন নকৰাকৈ নাথাকোঁ, আমি সজাগ হৈ থাকিবৰ কাৰণে যত্নপৰ হোৱা উচিত।
ছাৰ, এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে, আমি বানপানী অহাৰ আগত আমি সাৱধান হ'ব লাগে, কিন্তু যেতিয়া আমাৰ ঘৰত পানী থাকিব দুই তিনিদিনলৈ, কিছুমানৰ ঘৰত পোন্ধৰ দিনমানলৈ থকা বুলি আমাক জনাইছিলে আমি যেতিয়া গৈছিলোঁ, গতিকে সেইখিনি সময়ত আমি কেনেধৰণে সাৱধান হ'ব লাগে যিহেতু লেতেৰা পানী বহুত আহে?
সকলোৱে কৰা প্ৰশ্ন, সেই প্ৰশ্নটো মোৰ মনতো জাগি থাকে। মই যদি ঘৰৰ পোন্ধৰ দিন পানীৰ মাজত থাকিব লগা হয়, হোৱাট উইল বি মাই কণ্ডিশ্যন, মোৰ অৱস্থা কেনেকুৱা হ'ব? ইয়াৰ ক্ষেত্ৰত এটা কথাই ক'ব লাগিব যে চৰকাৰে এনেকুৱা ক্ষেত্ৰত যিসকল মানুহ তিনিদিন হ'লেও যদি পানীৰ মাজত থাকিব লগা হয় তৎক্ষণাত সেই মানুহখিনিক আমি নিৰাপদ ঠাইলৈ অনাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, পুলিচৰ সহায় ল'ব লাগিব আৰু সেই মানুহখিনিক নিৰাপদ ঠাইলৈ আনি যাতে মিনিমাম যিখিনি সুবিধা সেই সুবিধাখিনি প্ৰদান কৰিব লাগিব। যিহেতু গোটেই ঘৰটোৱে যদি পানীৰ তলত থাকে তেতিয়াহ'লে মানুহৰ অৱস্থা তাত কেনেকুৱা হ'ব বা অন্য জীৱ জন্তুৰ অৱস্থা তাত কেনেকুৱা হ'ব সেইটো ভাবিবলগীয়া কথা। ফ্ৰী ৱাৰ্ণিং যিটো আমাৰ ছিষ্টেম সেইটো আমাৰ ইয়াত নাই, কিন্তু প্ৰি ৱাৰ্ণিং ছিষ্টেম যিটো আজিকালিৰ বৈজ্ঞানিক দৃষ্টিভংগী সেইফালৰ পৰা যেতিয়া কৃত্ৰিম বানে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব বা কেতিয়া বৰষুণ হ'ব পাৰে এনেকুৱা ফ্ৰী ৱাৰ্ণিং ছিষ্টেম আছে। ছিষ্টেমটো পোৱাৰ আগতেই যাতে সেই মানুহখিনিক বা সেইখিনি অঞ্চলৰ মানুহক যাতে নিৰাপদ অৱস্থাত ৰাখিব পাৰে তাৰ কাৰণে যত্নপৰ হ'ব লাগিব।
ছাৰ, যিহেতু আমি প্ৰাকৃতিক বানপানীক আমি ৰোধ কৰিব নোৱাৰোঁ সঁচা, কিন্তু কৃত্ৰিম বানপানীটোক আমি ক'ৰবাত না ক'ৰবাত আমি ৰোধ কৰিব পাৰোঁ, কিয়নো কৃত্ৰিম বানপানী হোৱাৰ যিবিলাক কাৰণ আছে তাত হয়তো আমাৰো হাত আছে। ছাৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?
হয়, এই আৰ্টিফিচিয়েল ফ্লাডটো আমাৰ আনে কৰি দিয়া নাই বা প্ৰকৃতিৰ পৰা পোনা দ ঠাই পুতি যেতিয়া ডাঙৰ ডাঙৰ অট্টালিকা যেতিয়া তৈয়াৰ কৰি ল'লোঁ, নাইবা ৰাস্তাতকৈ মোৰ ঘৰৰ যিটো ভেটি সেইটো বহুত ওখ কৰি যেতিয়া বনাই দি দিওঁ যে পানীখিনি নিজৰ ফালে নাহে, ৰাস্তাটোৰ ওপৰতে থাকিব, বা সেইটোৱেই বহুতখিনি অন্যায় কৰে। নিজৰ চৌহদৰ পৰা কেনেকৈ পানী ওলাই যাব পাৰে সেইখিনি গৈ এটা যথাস্থানত পৰেগৈ, ড্ৰেইনত পৰে, সেইটোৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। পলিথিন বেগ বা অন্যান্য যিবিলাক জাবৰ জোঁথৰ যাতে আমি ড্ৰেইনত পেলাই নিদিওঁ। গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ যেতিয়া গাড়ী যেতিয়া নিব আহে, ঘৰে ঘৰে যেতিয়া এই আৱৰ্জনা নিব আহে, তেনেকুৱা গাড়ীত যাতে আমি সেইবিলাক দি দিওঁ, তেতিয়াহ'লে তাৰ ফলত কি হ'ব যে ৰাস্তাৰ ওচৰত বা ড্ৰেইনৰ যিটো ক্লগিং বন্ধ হৈ যোৱা ব্যৱস্থাটো আমি নিজেই ঠিক ঠাক কৰি ল'ব পাৰোঁ। তাতোকৈ ডাঙৰ কথা, পাহাৰৰ পৰা যিবিলাক খনন কাৰ্য সেইটো খনন কাৰ্য ৰোধ কৰিবৰ কাৰণে আমি যিমানখিনি পাৰি সিমানখিনি চেষ্টা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত বিশেষকৈ যিবিলাক সৰ্বভাৰতীয় হাউচিঙৰ যিবিলাক ৰুলছ ৰেগুলেশ্যনছ আছে সেইবিলাক আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব যাতে আনঅথৰাইজড যিবিলাক ষ্ট্ৰাকচাৰ সেইবিলাক যাতে ৰাস্তাৰ ওচৰত নাথাকে, সেই ঠাইত যাতে নলা নৰ্দমাৰ যাতে বিশেষ ব্যৱস্থা আমি কৰিব পাৰোঁ সেইটো লৈ যত্নপৰ হ'ব লাগিব।
প্লাষ্টিকটো এতিয়া বৰ্তমান একেবাৰে সহজলভ্য বস্তু হৈ পৰিছে, কাৰণ আমি বজাৰত গ'লেও এটা সামগ্ৰী কিনিলেও আমাক প্লাষ্টিকৰ বেগ এটাহে দিয়ে।
হয়, প্লাষ্টিকেই এটা ডাঙৰ সমস্যা। এইটোৰ বিপৰীত এটা ব্যৱস্থা, অল্টাৰনেটিভ ব্যৱস্থা আমি দিব পৰা নাই কাৰণে ৰাইজে আজি প্লাষ্টিকৰ বা পলিথিনৰ যিটো সহজলভ্য যিটো আটাইতকৈ সেইটো ব্যৱস্থাত আমি সকলোৱে উজানি দিছোঁ। এই প্লাষ্টিকটো কেতিয়াও প্ৰকৃতিত মিলি নাযায়, ইট ক্ৰিয়েটছ লট অফ প্ৰব্লেমছ। মাটিৰ পানীত সৰকি যোৱাৰ যিটো ব্যৱস্থা, যিটো চিপেজটো বন্ধ কৰি দিয়ে আনকি, গতিকে এই প্লাষ্টিকৰ যিটো ব্যৱহাৰ এইটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে তাৰ অল্টাৰনেটিভ এটা আমি ব্যৱস্থা উলিয়াব লাগিব। তেতিয়াহ'লে অট'মেটিকেলি উইডাউট এনি কমপ্লেইন, উইডাউট এনি প্ৰব্লেম এই প্লাষ্টিকটো ৰোধ কৰিব পাৰিম। আৰু পলিথিন বা প্লাষ্টিকৰ যিটো ব্যৱহাৰ সম্পূৰ্ণৰূপে যদি ৰোধ কৰিব পৰা যায় তেতিয়া মই ভাবোঁ আৰ্টিফিচিয়েল যিটো ফ্লাড এই কিছু পরিমাণে হলেও এই নলা নর্দমাবিলাক বন্ধ নহয় আর পানি যার যেটা পথ সদায় ঠিকমতে চলি থাকিব।
স্যার, আমি আরো কথা পাতিম এই বিষয়ে। এই মুহূর্তে আমার হাতলে একটা ফোন কল আহিছে, আমি ফোনটো লৈছো।
হ্যালো
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 হ্যালো, আপনি কোনে কইছে, কোরপরা কইছে?
হ্যালো, মই প্রকাশ গাছে কলো।
হয় প্রকাশ ডাউরিয়া, আপনার প্রশ্নটো জনাব।
মোর প্রশ্নটা আসলে মানে এই প্লাস্টিক জাতীয় যেগুলো সামগ্রী আছে বা পেলনীয়া সামগ্রী হম, আমি সাধারণত ডাস্টবিন ব্যবহার করো, কিন্তু ডাস্টবিন যদি না থাকে এই পেলনীয়া বস্তু বা প্লাস্টিক জাতীয় সামগ্রী হম আমি কত পেলাম বা কেনেকুয়া করলে কেনেকুয়া করাটো উচিত আসলে, আমি আসলে কি করি?
ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে। কিছুমান ঠাইত আমি যেতিয়া আমি ছাৰ্ভেৰ কাৰণে গৈছিলোঁ, কিছুমান ঠাইত আমি দেখিছিলোঁ যে ডাষ্টবিনৰ খুব অভাৱ আছে। এতিয়া তেওঁৰ প্ৰশ্নটো হৈছে যে সেই তেনেকুৱা বস্তুবোৰ তেওঁলোকে যদি ডাষ্টবিন নাথাকে কেনেকৈনো পেলাব?
হয়, এইটো এটা ডাঙৰ সমস্যা। এটা কথা যে প্লাষ্টিকৰ যিটো বিকল্প এইটো আমি উদ্ভাৱন কৰিব লাগিব, সেইটো আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব। কাগজৰ মোনা আমি ল'বৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, মৰামাটৰ তৈয়াৰী জুটৰ দ্বাৰা তৈয়াৰী এইবিলাকৰ মোনা আমি ল'বৰ কাৰণে আমাৰ অভ্যাস আৰম্ভ কৰিব লাগিব। যিহেতু এই প্লাষ্টিক আমাৰ গোটেই গুৱাহাটী মহানগৰীত ডেইলি 500 metric tons গোটা আৱৰ্জনা তৈয়াৰ হয়, আৰু এই গোটেইবিলাক আৱৰ্জনা নি দীপৰ বিলৰ ওচৰত তাত পেলাই দিয়া যায়। কোনো বৈজ্ঞানিক তাত দৃষ্টিভংগী তাত নাই, অপেনলি তাত দাম করা যায়। গতিকে যিবিলাক ডাস্টবিন দিয়া হয়েছে সেইবিলাক কোনো পধ্যেই সাইন্টিফিক বলে আমি কব নোৱাৰো। তাত বায়োডিগ্রেডেবল আর নন বায়োডিগ্রেডেবল যিবিলাক আবর্জনা, গোটা আবর্জনা প্লাস্টিককে ধরে গোটেইবিলাক একেলগে পেলাই দিয়া যায়। অত্যুত আমি দেখা পাইছো ডাস্টবিনের ভিতর যিমান আবর্জনা ডাস্টবিনের বাইর তাতকে বেশি আবর্জনা পেলাই থাকা দেখা যায়, যার ফলত সেই অঞ্চলটোর যেটো সামগ্রিক পরিবেশ, সেই সামগ্রিক পরিবেশ কলুষিত হওয়ার উপরেও মানুষে বিভিন্ন রোগত আক্রান্ত হয়। তাত মহ দাহ এইবিলাকর তাত ব্রিডিং হয়, তার ফলত ম্যালেরিয়া হব পারে বা অন্যান্য সেই জমা হয়ে থাকা পানিত বেলেগ বেলেগ ইভিন ডেঙ্গু রোগেরও সৃষ্টি হব পারে। গতিকে মই মোৰ ফালৰ পৰা গুৱাহাটী মিউনিসিপাল কর্পোরেশনক আর GMDR স্যারক একটা অনুরোধ জানাব বিচাৰিছো যে রাইজর সুবিধার্থে প্রত্যেক ঘরের পর রাতেপুয়াই একটা প্রি ইনফর্ম আগতে জনাই দিয়া সময়মতে গোটা আবর্জনাখিনি কালেক্ট করা হয় আর যথাস্থানত মিউনিসিপাল কর্পোরেশনে তাক ডিসপোজ করব পারে। কিন্তু যে কথা কৈছে যে অল্টারনেটিভ ব্যবস্থা না কোত পেলাব, সেই কথাটো মোৰো প্ৰশ্ন। যদি তাত ডাষ্টবিন নাথাকে তেতিয়া ঘৰতে কি কৰিব পাৰে? যদি যদি ঘৰৰ ছাৰাউণ্ডিংছতে যদি মুকলি ঠাই আছে তেতিয়াহ'লে ভাৰ্মি কম্পোষ্টিং কৰিব পাৰে, খুব কম ঠাইত হ'ব পাৰে, নাইবা কম্পোষ্টিং পচন সাৰ তৈয়াৰ কৰিব পাৰে। যিবিলাক আৱৰ্জনা গেলি পুচি যায়, প্লাষ্টিক কিন্তু গেলি পুচি নাযায়, অতি প্ৰাচীন কালতো আমি ঘৰবিলাকত দেখা পাইছিলোঁ, সেইটো কৰিব পাৰে। নাইবা সেইখিনি গোটাই ৰাখি সময়মতে গুৱাহাটী মিউনিসিপাল কর্পোরেশনের যদি গুৱাহাটী এরিয়াত হয়, গ্রেটার গুৱাহাটী এরিয়াত যদি হয়, কর্পোরেশনের যা কালেক্টিং ভ্যান সেই ভ্যানত দিয়ার ব্যবস্থাটা করব লাগিব। ইন্ডিভিজুয়ালি নহলেও কালেক্টিভলি এটা যদি অঞ্চলের এটা যদি ওয়ার্ডের গোটেখিনি যদি লই যাব পারে তেতিয়াহলে ইট উইল বি ভেরি গুড।
স্যার, আর একটা প্রশ্ন মোর মনে আছে, বানপানী যাওয়ার পিছত গোটাই পরিবেশটা লেতেরা হয়ে যায়, গতি সেইখিন সময় আমি কেনেকা ধরনের সাবধান হব লাগে?
হয় যে ভারতবর্ষত দেখা যায় বা পৃথিবীর বিভিন্ন ঠাইতো আমি গম পাইছো যে যাকে বেমার তার 80% বেমারেই হয়েছে পানির পরা হওয়া বেমার, যে ডিসেন্ট্রি, কলেরিয়া, টাইফয়েড, এমিবিক ডিসেন্ট্রি, এনেকা কিছু ডিসেন্ট্রি যাক ম্যালেরিয়ার সৃষ্টি হব পারে বা কেতিয়াবা ডেঙ্গুর সৃষ্টি হব পারে। ব্লিচিং পাউডার ছটিয়াব লাগিব, ডিসইনফেক্টেন্টবিলাক দিব লাগিব। আৰু এটা কথা হ'ল, প্ৰত্যেক ঘৰ মানুহেই প্ৰতিটো পৰিয়ালে কিছু পৰিমাণে হ'লেও অকণমান হ'লেও দৰৱ ৰাখিব লাগে, আৰু সময় বিশেষে ডাক্তৰৰ বা নিয়াৰেষ্ট যিবিলাক হস্পিটেল সেই হস্পিটেলৰ পৰা পৰামৰ্শ ল'ব লাগে।
এতিয়া মোৰ প্ৰশ্নটো হৈছে, যদি আমি গৃহ নিৰ্মাণ কৰোঁ কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত যাৰ ফলত হয়তো আমি কৃত্ৰিম বানপানীটো আমি ৰোধ কৰিব পাৰোঁ?
এই ক্ষেত্ৰত আমার ভারত সরকারের আর বিশেষ অসম সরকারের নির্দিষ্ট কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি যাতে ভঙ্গ নকরে। আর মই ভাবো প্রতিটি ঘর সাজুতেই একটা নির্দিষ্ট নীতি নিয়ম থাকিব লাগিব যে ইমানখিনিহে ওখ হব লাগিব রাস্তাত কই।
স্যার, আমি শেষরটি কল লৈ লৈছো।
হ্যালো,
হয়
হয় মই মালিগাঁও পৰা ৰমেশৰ কথাকে কলো।
হয়, আপনার প্রশ্নটি জনাব।
হয়, মানে আজিকালি চহৰাঞ্চলত দেখা যায় যে নলা নৰ্দমা পুতি ঘৰ চৰ বনাই মানে মানুহে তহিলং কৰি পেলাইছে, কিন্তু এতিয়া সেই কাৰ্যটো বন্ধ কৰিব পৰা নাযায় নেকি?
হয়, আপোনাৰ প্ৰশ্নটোৰ বাবে আপুনি আমি ধন্যবাদ জনাইছোঁ। ছাৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব?
নলা নৰ্দমা আছিলেই, মই ক'লো অলপ আগতে, গোটেই গুৱাহাটীত 7টা নলা আছে, ডাঙৰ ডাঙৰ নলা আছে। কিন্তু আমাৰ ফটাহে নলাৰ ওপৰতে যেতিয়া মানুহে ঘৰ সাজি দিছে বা ঘৰৰ যত যিমান আৱৰ্জনা সেই অঞ্চলটোৰ, সেই আৱৰ্জনা যেতিয়া নলাত পেলাই দিছে অট'মেটিকেলি সি বন্ধ হৈ গৈছে। আমাৰ নিজেই কৰা কামৰ কাৰণে আমি নিজেই আজি ভুক্তভোগী। আজি যদি গোটেইখিনি আৱৰ্জনা আনি ভৰলু নদীত পেলাই দিওঁ, গতিকে এটা দেখোন ডাঙৰ ড্ৰেইনেজ, সেই নলাটো যেতিয়া বন্ধ হৈ যায় পানী অট'মেটিকেলি বহুত অঞ্চলত কৃত্ৰিম বানে দেখা দিব। ৰাইজৰ মাজতো তেনেকুৱা সজাগতা আমি আনিব লাগিব, পানীৰ সোঁত যাতে নিয়মিতভাৱে বৈ থাকে সেইটোলৈ যত্ন কৰিব লাগিব। বহুতেই কৈছে যে ই ওপৰলৈ উঠি আহে, গতিকে উঠি আহিছে, গতিকে পানীখিনি গৈ তাত জমা হ'ব নোৱাৰে, গতিকে সেইটো এটা চিন্তা কৰিব লাগিব যাতে গোটেই মহানগৰীৰ পানীখিনি গৈ আল্টিমেটলি ব্ৰহ্মপুত্ৰ নদীতে পৰিব। গতিকে এই ব্ৰহ্মপুত্ৰ নদীৰ যিখিনি কৰিবলগীয়া কাম, সেই কামখিনি যাতে অতি সোনকালে কাম কৰি যিটো এটা দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ যিটো সমস্যা, এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব।
ছাৰ, সময় হৈ আহিছে অনুষ্ঠান সামৰাৰ, গতিকে আজিলৈ ইমানতে বিদায় ল'ব লাগিব। আপুনি ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিলে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ।
থেংক ইউ।
ইমান পৰে শ্ৰোতাসকলে ৰেডিঅ' লুটৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা। আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে।
প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব। আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে, radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে, অথবা ফেচবুকৰ ৰেডিঅ' লুইটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম।